Ella a Cajpaní. Etiar Baturi Hoite, Eamozin Tirani Deca, Armurlocatase, Rituporna Bora. Etiar Gaigai Baturi Humuhul. Usatom Nialer Mukonyadi, Sanju Kanai, Niadi Josmond Barma, the Utabito of his Gotan Topoivolo, a continuity of the Topoivolo, got on Gorise. Rastio Poricon Hongse, do his apostles Borhor, CUET Provicuri Carbabe, online Abedon of Homotima, Kaiduke Bidhi Gorise. আজি শহীদ দিবস উপলক্ষে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। ফিট ইণ্ডিয়া আন্দোলন সফল কৰি তোলাৰ বাবে ডক্টৰ মনসুখ মাণ্ডাভিয়ে দৈনিক শৰীৰ চৰ্চা কৰাৰ বাবে জনসাধাৰণক আহ্বান জনাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দুখন খেল আজি হায়দৰাবাদ আৰু চেন্নাইত অনুষ্ঠিত হ'ব। উচ্চতম ন্যায়ালয়ে যোৱা নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগত সন্দৰ্ভত ফটো ভিডিঅ'সহ অভ্যন্তৰীণ প্ৰতিবেদন ৱেবছাইটত আপলোড কৰে। সৰ্বোচ্চ ন্যায়ালয়ে এই ঘটনা সন্দৰ্ভত ন্যায়াধীশ বৰ্মাৰ উত্তৰো জাৰি কৰে। ন্যায়াধীশ বৰ্মাই তেওঁৰ উত্তৰত অভিযোগসমূহ খণ্ডন কৰি জুই লগা তথা নগদ ধন উদ্ধাৰ হোৱা কথাটো মূল ভৱনৰ অংশ নাছিল আৰু বাহিৰৰ কোঠা আছিল বুলি উল্লেখ কৰিছে। ন্যায়াধীশগৰাকীয়ে লগতে কোঠাটোত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্য বাস নকৰা বুলি দাবী কৰে। তদন্ত প্ৰতিবেদন অনুসৰি ন্যায়াধীশ বৰ্মাই তেওঁ অথবা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই ভঁৰাল ঘৰত নগদ ধন ৰখা নাছিল বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। উদ্ধাৰ কৰা ধনৰাশি নিজৰ নহয় বুলিও তেওঁ উল্লেখ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ে দাখিল কৰা তদন্ত প্ৰতিবেদন আনুষ্ঠানিক বাৰ্তাও অন্তৰ্ভুক্ত কৰা হৈছে। এই বাৰ্তাত ভাৰতীয় টকাৰ 4-5 আধাপোৰা জাপ উদ্ধাৰ কৰা বুলি কোৱা হৈছে। 25 পৃষ্ঠাজোৰা এই তদন্ত প্ৰতিবেদনত হোলীৰ নিশা ন্যায়াধীশ বৰ্মাৰ বাসগৃহত চলোৱা অগ্নি নিৰ্বাপন অভিযানৰ ভিডিঅ' আৰু ফটোগ্ৰাফো অন্তৰ্ভুক্ত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ইতিমধ্যে ন্যায়াধীশ বৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ এখন 3-জনীয়া তদন্ত কমিটি গঠন কৰিছে। এই কমিটীত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিল নাগু, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ সান্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰমন আছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ খান্নাই লগতে ন্যায়াধীশ বৰ্মাক কোনো আইনী কামৰ দায়িত্ব অৰ্পণ নকৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিৰ্দেশ দিছে। সংবাদ মাধ্যমৰ বাতৰিত ইতিপূৰ্বে ন্যায়াধীশ বৰ্মাৰ ঘৰত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ সময়ত হিচাপবিহীন নগদ ধন উদ্ধাৰ হোৱা বুলি বাতৰি পাইছিল। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ বৰ্মাক তেওঁৰ মূল উচ্চ ন্যায়ালয় এলাহাবাদ উচ্চ ন্যায়ালয়লৈ ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৱশ্যে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ পূৰ্ণ বিচাৰপীঠৰ বৈঠকত শাস্তিমূলক বদলিয়ে পৰ্যাপ্ত নহয় আৰু ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়োৱা হৈছিল। ইয়াৰ পাছতে পূৰ্ণ বিচাৰপীঠখনে অভ্যন্তৰীণ তদন্তৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছিল আৰু প্ৰথম পদক্ষেপ হিচাপে বদলীকৰণত অনুমোদন জনাইছিল। বদলীকৰণ প্ৰক্ৰিয়া অব্যাহত আছে যদিও চৰকাৰে এতিয়ালৈকে ইয়াত অনুমোদন জনোৱা নাই। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2025 বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET-ৰ বাবে অনলাইনযোগে আবেদন দাখিলৰ সময়সীমা কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এখন বিজ্ঞপ্তিযোগে পৰীক্ষা মাচুল জমা কৰাৰ দিনৰ সংশোধন কৰি 25 মাৰ্চ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আবেদনকাৰীসকলে 26-28 মাৰ্চলৈ আবেদন পত্ৰৰ বিৱৰণৰ সংশোধন কৰিব পাৰিব। দেশৰ বিভিন্ন চহৰৰ লগতে বিদেশৰ 15খন চহৰত 8 মেৰ পৰা 1 জুনৰ ভিতৰত কম্পিউটাৰ আধাৰিত এই পৰীক্ষা আয়োজিত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰামী ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এইসকল বিপ্লৱী নেতাৰ সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। স্বাধীনতা আৰু ন্যায়ৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাৰ শলাগ লৈ শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ ত্যাগে আমাৰ সকলোকে অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ ৰাম মনোহৰ লোহিয়াৰ জয়ন্তীত আজি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডঃ লোহিয়া এগৰাকী দূৰদৰ্শী নেতা, স্বাধীনতা যুঁজাৰু আৰু সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি আছিল। দেশৰ প্ৰতি তেওঁৰ অসামান্য অৱদানক সুঁৱৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডঃ লোহিয়াই সমাজৰ অনুন্নত শ্ৰেণীক শক্তিশালী কৰি তোলাৰ লগতে এখন শক্তিশালী ভাৰত গঢ়াৰ লক্ষ্যত জীৱন উৎসৰ্গা কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কয় যে ফিট ইণ্ডিয়া আন্দোলন সফল কৰি তোলাৰ বাবে আমি নিয়মীয়াকৈ ব্যায়াম আৰু শৰীৰ চৰ্চা কৰাটো দৈনন্দিন অভ্যাসত পৰিণত কৰা উচিত। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে অকল শৰীৰেই সুস্থ কৰি নাৰাখে, ই পৰিৱেশ সুৰক্ষাতো সহায় কৰে। মন্ত্ৰী ডঃ মাণ্ডাভিয়াই ৰাষ্ট্ৰীয়জোৰা ফিট ইণ্ডিয়া ছানডে অন চাইকেল শীৰ্ষক সজাগতা কাৰ্যসূচীৰ বাবে আজি পুৱা লক্ষ্ণৌত 3 কিলোমিটাৰ পথ চাইকেলেৰে যাত্ৰা কৰে। ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে লগতে কয় যে চাইকেল চলোৱাৰ অভ্যাসে মানসিক আৰু শাৰীৰিক সুস্থতা বৃদ্ধি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক প্ৰতি দেওবাৰে 1 ঘণ্টাৰ বাবে চাইকেল চলাই শৰীৰ সুস্থ কৰি ৰাখিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আজি উত্তৰ প্ৰদেশৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী গিৰিশ চন্দ্ৰ যাদৱেও অংশগ্ৰহণ কৰে। 400তকৈও অধিক চাইকেল আৰোহীয়ে আজিৰ এই যাত্ৰাত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্থ আৰু সক্ৰিয় জীৱন পদ্ধতিৰ বাৰ্তা বিলাবলৈ প্ৰয়াস কৰে। ভাৰত বিশ্বৰ 5ম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্ৰয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মত পোষণ কৰে। কালি সন্ধিয়া মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ জয়শংকৰে কয় যে দশক দশক ধৰি বিশ্বায়নৰ সুফলৰ বিষয়ে শুনি থকাৰ পাছত আজি বিশ্বই ঔদ্যোগিক নীতি ৰপ্তানি নিয়ন্ত্ৰণ আৰু শুল্ক যুদ্ধৰ বাস্তৱতাৰ সৈতে যুঁজ দিছে। ডঃ জয়শংকৰে কয় যে আহিবলগীয়া দশকটোত শক্তি সুৰক্ষা সুনিশ্চিত কৰাটো ভাৰতৰ কূটনীতিৰ মুখ্য উদ্দেশ্য হোৱা উচিত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে সবকা সাথ সবকা বিকাশ ধাৰণাটো দেশৰ বৈদেশিক নীতিটো প্ৰযোজ্য। তেওঁ লগতে কয় যে ৰাছিয়া আৰু ইউক্ৰেইন, ইজৰাইল আৰু ইৰাণ, গণতান্ত্ৰিক পশ্চিম আৰু গোলকীয় দক্ষিণ তথা ব্ৰিকছ আৰু কোৱাড দেশসমূহৰ সৈতে যোগসূত্ৰ স্থাপন কৰা পৃথিৱীৰ কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম। নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচনী পঞ্জীয়ন বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু মুখ্য নিৰ্বাচনী বিষয়া পৰ্যায়ত তৃণমূল বৈঠকসমূহ অব্যাহত আছে বুলি প্ৰকাশ কৰিছে। মুঠ 4,123গৰাকী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই দেশজুৰি সংশ্লিষ্ট বিধানসভাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়সমূহ নিষ্পত্তিৰ বাবে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। মুঠ 788গৰাকী জিলা নিৰ্বাচনী বিষয়া আৰু 37গৰাকী মুখ্য নিৰ্বাচনী বিষয়াকো 24খন ৰাজ্য তথা 4খন কেন্দ্ৰীয় শাসিত অঞ্চলত আপত্তি বা সমস্যা সমাধানৰ বাবে এনে বৈঠকৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহৰ সক্ৰিয় অংশগ্ৰহণেৰে বৈঠকসমূহক সুকলমে অনুষ্ঠিত হৈ আছে বুলি নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। দেশজুৰি চলি থকা এই বৈঠকসমূহ 31 মাৰ্চৰ পূৰ্বে সম্পূৰ্ণ হোৱাৰ কথা। ইপিনে নিৰ্বাচন আয়োগৰ এই তৎপৰতাক ৰাজনৈতিক দলসমূহে আদৰণি জনাইছে। আয়োগে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো দলকে নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহ নিষ্পত্তিৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে নিৰ্বাচনী বিষয়াৰ সৈতে আলোচনাত মিলিত হ'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰে পিয়াজ ৰপ্তানিৰ ওপৰত 20% শুল্ক প্ৰত্যাহাৰ কৰিছে। এই নীতি 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে ইয়াৰ দ্বাৰা কৃষকসকলৰ পাৰিতোষিক নিশ্চিত কৰা হ'ব আৰু গ্ৰাহকৰ বাবে পিয়াজ ব্যয়সাধ্য হৈ উঠিব। পিয়াজকে ধৰি আন কেইবাবিধো ৰবি শস্যৰ অধিক উৎপাদন হোৱাৰ বাবে অনাগত মাহত এই শস্যসমূহ বজাৰৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ঘৰুৱা বজাৰত উপলব্ধতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে যোৱা বছৰ 13 ছেপ্টেম্বৰত পিয়াজৰ ওপৰত 20% ৰপ্তানি শুল্ক আৰোপ কৰা হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ অষ্টাদশ সংস্কৰণত আজি 2খন খেল খেলোৱা হ'ব। ইয়াৰে বিয়লি 3:30 বজাত হায়দৰাবাদত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30বজাত চেন্নাইত হ'বলগীয়া দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ'ব। যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত কলকাতা দলে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 174 ৰান সংগ্ৰহ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অধিনায়ক অজিংক্য ৰাহানেই 56 আৰু অপেনাৰ সুনীল নাৰায়ণে 44 ৰাণৰ বৰঙণি আগবঢ়ায়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ কৃণাল পাণ্ডিয়াই 3টা আৰু জোছ হেজেলৱেটছে 2টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ এখন 3জনীয়া তদন্ত কমিটি গঠন কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2025 বৰ্ষৰ CUET প্ৰৱেশ পৰীক্ষাৰ বাবে অনলাইন আবেদনৰ সময়সীমা কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। ফিট ইণ্ডিয়া আন্দোলন সফল কৰি তোলাৰ বাবে ডঃ মনসুখ মাণ্ডাভিয়াই দৈনিক শৰীৰ চৰ্চা কৰাৰ বাবে জনসাধাৰণক আহ্বান জনাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 2খন খেল আজি হায়দৰাবাদ আৰু চেন্নাইত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত।